Super, it's 93.5 Red FM or Monday morning number 1 up Monday or it up 8 direct to khonar lage lage homoy amar ajer guest gorakik welcome korar well kam ami protteke koru kintu thake kisuman kam ji hoy ekebare khukia aru enko dhoronor eta kamot asolte nijoke eta praman kori dekhwale amar ei goraki guest e aji amar majot ase amar morning number 1 show amar guest northeast or first lady driving instructor aur teket hol darshana sen gupta ahok eta tente punprome ami teket welcome koru amar morning number 1 show loi good morning darshana ba and welcome to morning number 1
very good morning thank you so much
so ba আপুনি এনেকুৱা এটা প্ৰফেশ্যন চুজ কৰিছে যি আচলতে একেবাৰে আনকমন এটা মেল ডমিনেটেড প্ৰফেশ্যন আৰু তাত নিজকে প্ৰমাণ কৰাটো খুবেই টান কিন্তু আপুনি নিজকে এটা প্ৰমাণ কৰি দেখুৱালে গতিকে এই যি আপোনাৰ এটা জাৰ্ণি যি আপোনাৰ এই চিক্ৰেট ছাকচেছ ফৰ্মুলা সেইটোৰ বিষয়ে আপোনাৰ জানিব বিচাৰিছোঁ আপোনাৰ অভিজ্ঞতাৰ বিষয়ে কেনেকুৱা আছিল ইমান বছৰ
মইতো ষ্টাৰ্ট কৰিছিলোঁ 2003 পৰা মই একেৰাহে কৰি গৈ আছোঁ ৰাতিপুৱা 9:10 বজাত মোৰ ক্লাছ ষ্টাৰ্ট হয় থ্ৰু দ্য ডে একদম ইভিনিং 6-7লৈকে 2007ত মই মুম্বাই গুচি গ'লোঁ কাৰণ দেখিলোঁ ইয়াতেতো কৰি আছোঁ কিন্তু কোনো এপ্ৰিচিয়েশ্যন নাই হেৰি নাই তথাপি মই মোৰ কাম হিচাপে মই কৰি গৈ থাকিলোঁ 2007ৰ পৰা মই মুম্বাইত থাকিলোঁ 2013লৈকে তেতিয়া মই দুমাহ মুম্বাই দুমাহ গুৱাহাটী দুমাহ মুম্বাই দুমাহ গুৱাহাটী অহা যোৱা কৰি থাকোঁ তেতিয়া ইয়াতে শিকাব আহোঁ তাতে শিকাওঁ কিন্তু 2013ত যেতিয়া মই নিজে ৰেলী খেলিলোঁ পুষ্পকা ৰেলী অন কৰিলোঁ হৰ্ণবিল অন কৰিলোঁ তেতিয়া মই ভাবিলোঁ যে নাই অসমতো এইটো মই ইণ্ট্ৰডিউচ কৰিব লাগে কিন্তু মোৰ যিখিনি ষ্টুডেণ্টখিনিৰ পৰা মই যিখিনি এপ্ৰিচিয়েশ্যন পাইছোঁ সেইটো মোৰ কাৰণে বহুত বহুত ডাঙৰ বস্তু যাৰ কাৰণে আজি দৰ্শনা এইটো জেগাত আছে অনলি বিকজ অফ মাই ষ্টুডেণ্ট ওমেন পাৱাৰ কাৰ ৰেলী ষ্টাৰ্ট কৰিলোঁ 2013ত তেতিয়াৰ পৰা মই মানে গুৱাহাটীতে থাকিব ল'লোঁ আকৌ একেৰাহে মোৰ কামটোৱে কৰি গৈ থাকিলোঁ পিছলৈ ঘূৰি নাই চোৱা যেতিয়া টাইম আহিব হয়তো এপ্ৰিচিয়েশ্যন কৰিব কোনোবাই যেনেকৈ তোমালোকে মোক মাতিছা তুমি বাৰু মোক আগতেও মাতিছা
ৰাইট বা আৰু বা আজি আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগি আছে ইনফেক্ট আম শ্ব আপোনাৰ কথাখিনি শুনি বহুতে আজি ইনস্পিৰেশ্যন পাব আপোনাৰ পৰা যে এনেকুৱা ধৰণৰ এটা প্ৰফেশ্যন লৈ এতিয়া আপুনি ইমান বছৰ নিজকে এষ্টাব্লিছ কৰিলে এতিয়া বৰ্তমান এগৰাকী বৰ পপুলাৰ নাম আপুনি যেতিয়া আহে ড্ৰাইভিঙৰ কথা বেল আমি কথা আৰু পাতিম কিন্তু সময়খিনিতে হৈ গ'ল আকৌ এটা গান প্লে কৰাৰ আপুনি এনজয় কৰক আজি ষ্টুডিঅ'ত মোৰ লগত আছে নৰ্থ ইষ্টৰ ফাৰ্ষ্ট লেডি ড্ৰাইভিং ইনষ্ট্ৰাক্টৰ দৰ্শনা সেনগুপ্তা 93.5 ৰেড এফ এম বজাতে ৰহো